وَالسَّمَاءِ وَالطَّارِقِ
خَبَتْ أَكَخَرْ أَرْجِي رَتِتْ أَتْمَا بَكَخْكَرَ
وَمَا أَدْرَاكَ مَا الطَّارِقِ
আৰু কিহে তোমাক জনাব যে ৰাতিত যি আত্মপ্ৰকাশ কৰে সেয়ানো কি
النجم الثاقب
সেয়া হৈছে উজ্জ্বল নক্ষত্ৰ
ইন কুল্লু নফছি লাম্মা আলাইহা হাফিজ
প্ৰত্যেক জীৱৰ ওপৰতেই এজন তত্ত্বাৱধায়ক আছে
ফলয়ানজুৰি লিনসানু মিম্মা খুলিকা
এতেকে মানুহে চিন্তা কৰা উচিত যে তাক কিহেৰে সৃষ্টি কৰা হৈছে
খুলিকা মিম্মা দাফিক
তাক সৃষ্টি কৰা হৈছে দ্ৰুত গতিত স্খলিত হোৱা পানীৰে
ইয়াখৰুজু মিন বাইনিছ ছুলবি ৱাত-তাৰাইব
যিটো নিৰ্গত হয় মেৰুদণ্ড আৰু বুকুৰ মাজৰ পৰা
ইন্নহু আলা ৰাজিহি লাকাদিৰ
নিশ্চয় তেওঁ তাক উভতাই আনিবলৈ সক্ষম
ইয়াউমা তুবলা ছাৰাইৰ
যিদিনা গোপন বিষয়সমূহ পৰীক্ষা কৰা হ'ব
ফামা লাহু মিন কুৱ্বাতিন ৱালা নাছিৰ
সেইদিনা তাৰ কোনো শক্তি নাথাকিব আৰু কোনো সহায়কাৰীও নাথাকিব
وَالسَّمَاءِ ذَاتِ الرَّجْعِ
خَطَّ أَكَخَر যে বৰখন ধারণ কৰে
وَالْأَرْضِ ذَاتِ الصَّدْعِ
خَطَّ পৃথিৱীৰ যেটো বিধিৰ নহয়
إِنَّهُ لَقَوْلٌ فَصْلٌ
নিশ্চয় এখন হৈছে মীমাংসাকাৰী বাণী
وَمَا هُوَ بِالْهَزْلِ
আৰু এইখন নিৰৰ্থক নহয়
إنهم يكيدون كيدا
নিশ্চয় সিহঁতে ভীষণ ষড়যন্ত্ৰ ৰচিছে
وأكيد كيدا
আৰু ময়ো ভীষণ কৌশল কৰিছো
فمهل الكافرين أمهلهم رويدا
এতেকে কাফিৰসকলক অৱকাশ দিয়া সিহঁতক কিছু সময়ৰ বাবে অৱকাশ দিয়া